এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। ৰাজ্যত অবৈধভাৱে চলি থকা গো হত্যাৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি কালি আৰক্ষী প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ গো মাংস ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে কালি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুজ্ঞাপত্ৰবিহীনভাৱে গো মাংস বিক্ৰী কৰা 189খন কচাইখানা আৰু হোটেলত অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে 1512 কিলোগ্ৰামতকৈ অধিক গো মাংস জব্দ কৰাৰ লগতে 176জন ব্যৱসায়ীক আটক কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি বিত্তীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে এই পৰ্যন্ত খাৰিফ বিপণন কালত 2024-25 বৰ্ষত 6,97,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি 2023-24 বৰ্ষত 3,14,000 মেট্ৰিক টন আৰু 2022-23 বৰ্ষত 5,92,000 মেট্ৰিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰা আৰু চৰকাৰে বজাৰ সংযোগ নিশ্চিত কৰাৰ বাবে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰিছে। যোৱা বছৰ 30 মেত প্ৰৱৰ্তন কৰা সোণালী ঘণ্টা জৰুৰীকালীন পৰিচৰ্যা আঁচনিৰ অধীনত 2,657 পথ দুৰ্ঘটনাৰ বলি হোৱা লোকক নগদধনৰহিত চিকিৎসা প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তাৎক্ষণিক চিকিৎসাৰ জৰিয়তে জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 46খন চিকিৎসালয়ত 7 দিনলৈ 1.5 লাখ টকা পৰ্যন্ত নগদধনবিহীন চিকিৎসা প্ৰদান কৰা হয়। বৰ্তমানলৈকে সময়মতে চিকিৎসা সাহায্য সুনিশ্চিত কৰাৰ উদ্দেশ্যে চিকিৎসাৰ বাবে 2,70,00,000 টকা মোকলাই দিয়া হৈছে। দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী টানগাঁৱত আজি ই ৰিক্সা আৰু পিকআপ ভেনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ই ৰিক্সা চালকগৰাকী থিতাতে নিহত হয়। মৃত চালকজন কালাপানী আৰক্ষী চকী এলেকাৰ আমিৰুল ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৰপেটা জিলাৰ সৰ্থেবাৰীত যোৱা নিশা দুৰ্বৃত্তই 3টা পুখুৰী থকা এটা মীনমহলত ৰাসায়নিক পদাৰ্থ পানীত মিহলাই বৃহৎ পৰিমাণৰ মাছ নিধন কৰাৰ অভিযোগ উত্থাপিত হৈছে। সৰ্থেবাৰী আৰক্ষী থানাৰ সমীপৰ ৰাব্বল হুছেন নামৰ এজন লোকৰ প্ৰায় 30 বিঘা ভূমিত থকা পুখুৰীৰ মাছবোৰৰ মৃত্যু হৈ আজি পুৱাৰ পৰা পানীত উপঙি উঠিবলৈ ধৰে। মীনপালকসকলে এই ঘটনাৰ বুজ ল'বলৈ পানীত নমাৰ সময়তে 3টা পুখুৰীৰ পাৰৰ পৰা 11টা বিষাক্ত ৰাসায়নিক পদাৰ্থৰ টেমা উদ্ধাৰ কৰে। সৰ্থেবাৰী আৰক্ষীয়ে ৰাসায়নিক পদাৰ্থৰ টেমাবোৰ জব্দ কৰাৰ লগতে পানীৰ নমুনা সংগ্ৰহ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা 5খনীয়া ক্ৰিকেট শৃংখলাৰ 2খন টেষ্ট মেচ আজি বাৰ্মিংহামত আৰম্ভ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 3:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰত 5 উইকেটত পৰাস্ত হৈছিল। দ্বিতীয়খন টেষ্ট মেচত বুমৰাৰ ঠাইত ৱাশ্বিংটন সুন্দৰ বা কুলদীপ যাদৱে স্থান লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাই খেলা নেখেলাৰ বিষয়ত এতিয়াও ভাৰতীয় দলটোৱে কোনো নিশ্চিত তথ্য প্ৰকাশ কৰা নাই। ইফালে প্ৰথমখন টেষ্টত দুৰ্বল প্ৰদৰ্শনৰ বাবে পেচ বলিং অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰৰ ঠাইত নীতিশ কুমাৰ ৰেড্ডীয়ে খেলাটো প্ৰায় নিশ্চিত হৈছে। ইংলেণ্ডে দ্বিতীয়খন টেষ্টৰ বাবে জফ্ৰা আৰ্চাৰক দলত অন্তৰ্ভুক্ত কৰাৰ পাছতো ইতিমধ্যে অপৰিৱৰ্তিত একাদেশৰ নাম ঘোষণা কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্ট মেচ 10 জুলাইৰ পৰা লণ্ডনত আৰম্ভ হ'ব। মহিলাৰ টি টুৱেণ্টি ক্ৰিকেটত ভাৰতে কালি ব্ৰিষ্টলৰ কাউণ্টি গ্ৰাউণ্ডত অনুষ্ঠিত 5খনীয়া শৃংখলাৰ 2খন খেলত ইংলেণ্ডক 24 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 181 ৰাণ কৰে। অমনজিত কৌৰে খেলখনত 40টা বলত অপৰাজিত 63 ৰাণৰ বৰঙণি আগবঢ়াই প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে। খেলখনত ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 157 ৰাণ কৰিবলৈ সমৰ্থ হয়। এই জয়ৰ জৰিয়তে ভাৰতে টি টুৱেণ্টিৰ 5খনীয়া শৃংখলাৰ 2খনত জয়লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।